প্ৰকাশিত বাক্য অধ্যায় ৬। পাছে মই দেখিলোঁ যেতিয়া মেৰ পোৱালীয়ে সেই সাতোটা চাবৰ এটা মেলিলে, তেতিয়া সেই চাৰি প্ৰাণী এটাই মেঘ গৰ্জন তুল্য মাতেৰে এইবুলি কোৱা শুনিলোঁ। তেতিয়া মই চাই এটা বগা ঘোঁৰা দেখিলোঁ আৰু তাৰ ওপৰত উঠাজনাৰ হাতত ধনু আছিল আৰু তেওঁক এটা কীৰ্তি দিয়া হ'ল। তাতে তেওঁ জয় কৰি কৰি আৰু জয় কৰিবলৈ ওলাই গ'ল। আৰু যেতিয়া তেওঁ দ্বিতীয় চাপ মেলিলে, তেতিয়া দ্বিতীয় প্ৰাণী এইবুলি কোৱা শুনিলোঁ, তাতে আৰু এটা ঘোঁৰা ওলাল, সি ৰঙা, আৰু যাতে মানুহবিলাকে পৰস্পৰে বধ কৰিব তাৰ কাৰণে তাত উঠাজনাক পৃথিৱীৰ পৰা শান্তি দূৰ কৰিবলৈ দিয়া হ'ল আৰু তেওঁক এখন বৰ তৰোৱাল দিয়া হ'ল। আৰু যেতিয়া তেওঁ তৃতীয় চাপ মেলিলে, তেতিয়া তৃতীয় প্ৰাণীয়ে এইবুলি কোৱা শুনিল। তাতে মই চাই এটা ক'লা ঘোঁৰা দেখিলোঁ আৰু তাৰ ওপৰত উঠাজনাৰ হাতত এখন পাল্লা আছে। পাছে চাৰি প্ৰাণীৰ মাজৰ পৰা ওলোৱা মাতৰ দৰে এই কথা কোৱা মই শুনিলোঁ।
এখেৰ ঘেঁহু ধানৰ মূল্য এক আধলি, তিনি খেৰ জব ধানৰ মূল্য এক আধলি, আৰু তেল আৰু দ্ৰাক্ষাৰসৰ হানি নকৰিবা।
আৰু যেতিয়া তেওঁ চতুৰ্থ চাপ মেলিলে, তেতিয়া এইবুলি চতুৰ্থ প্ৰাণীক কোৱা মাত শুনিলোঁ। তাতে মই চাই পাণ্ডুবৰণীয়া এটা ঘোঁৰা দেখিলোঁ, তাৰ ওপৰত উঠাজনাৰ নাম মৃত্যু, আৰু পৰলোক তাৰ লগত পাছে পাছে চলিছে, আৰু তৰোৱাল, অকাল, মৃত্যু আৰু পৃথিৱীৰ বনৰীয়া জন্তুৰ দ্বাৰাই বধ কৰিবলৈ পৃথিৱীৰ চাৰিভাগত এভাগৰ ওপৰত এই উভয়ক ক্ষমতা দিয়া হ'ল। আৰু যেতিয়া তেওঁ পঞ্চম চাপ মেলিলে, তেতিয়া যিবিলাক ঈশ্বৰৰ বাক্যৰ আৰু নিজে পোৱা সাক্ষৰ কাৰণে হত হৈছিল, তেওঁবিলাকৰ জীৱাত্মা বেদীৰ তলত দেখিলোঁ। তেওঁবিলাকে বৰ মাতেৰে ৰিঙিয়াই ক'লে,
হে পবিত্ৰ সত্য প্ৰভু, সুদ বিচাৰ কৰিবলৈ আৰু পৃথিৱী নিবাসীবিলাকক আমাৰ ৰক্তপাতৰ প্ৰতিফল দিবলৈ তুমি কিমান কাল পলম কৰিবা।
তেতিয়া তেওঁবিলাকৰ প্ৰত্যেকজনক বগা বস্ত্ৰ দিয়া হ'ল আৰু তেওঁবিলাকক এই কথা কোৱা হ'ল, তোমালোকৰ যি সহদাস আৰু ভাইবিলাকক তোমালোকৰ নিচিনাকৈ বধ কৰা হ'ব, তেওঁবিলাকৰ সংখ্যা পূৰ্ণ হোৱালৈকে তোমালোক অলপ কাল ক্ষান্ত হোৱা। পাছে তেওঁ যেতিয়া ষষ্ঠ চাপ মেলিলে, তেতিয়া মই চাই দেখিলোঁ মহাভূমিকম্প হ'ল আৰু নোমৰ চট কাপোৰৰ নিচিনা হ'ল, চন্দ্ৰ গোটেইটো তেজৰ নিচিনা হ'ল, আৰু বৰ বতাহে লৰোৱা ডিমৰু গছৰ আপইটা গুটি যেনেকৈ সৰি পৰে, তেনেকৈ আকাশৰ তৰাবোৰ পৃথিৱীত পৰিল আৰু আকাশমণ্ডল নুৰিয়া পুথিৰ দৰে লুপ্ত হ'ল। আটাই পৰ্বত আৰু দ্বীপবোৰক নিজ নিজ ঠাইৰ পৰা লৰোৱা হ'ল আৰু পৃথিৱীৰ ৰজাসকল, প্ৰধান লোক, সেনাপতি, ধনৱন্ত আৰু বলৱন্তবিলাকে, সকলো দাস আৰু স্বাধীন লোকে গুহা আৰু পৰ্বতৰ শিলৰ মাজত নিজক লুকুৱাই এই পৰ্বত আৰু শিলবোৰক ক'লে,
আমাৰ ওপৰত পৰি সেই সিংহাসনত বহি থকাজনৰ সন্মুখৰ পৰা আৰু সেই মেৰ পোৱালীৰ ক্ৰোধৰ পৰা আমাক কোনে লুকুৱাব, কিয়নো তেওঁ ক্ৰোধৰ তহা দিন আহিল আৰু কোনে থাকিব পাৰে।